পাহাটি দার্জিলিং আঞ্চলিক পর্যবেক্ষণ কমিটির সদস্য পাহাটে নাগরিকত্ব আবেদন আলোচনা প্রক্রিয়া গোচৰ সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হয়। 237খন আবেদনৰ ওপৰত আদালতৰ জ্যেষ্ঠ অধিবক্তাসকলে যুক্তি দৰ্শায়। এই যুক্তিৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰলৈ আদালতে জাননী জাৰি কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ে 2 এপ্ৰিলৰ ভিতৰত আবেদনকাৰী আৰু চৰকাৰী পক্ষ 5 পৃষ্ঠাৰ লিখিত আবেদন দাখিল কৰাৰ বাবে নিৰ্দেশ দিয়াৰ লগতে 8 এপ্ৰিলৰ ভিতৰত চৰকাৰক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। স্থগিতাদেশ সম্পৰ্কত পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ'ব। এই আইনৰ ক্ষেত্ৰত অসম আৰু ত্ৰিপুৰাৰ সৈতে জড়িত গোচৰৰ বাবে পৃথকে পৃথকে শুনানি গ্ৰহণ কৰা হ'ব বুলিও আদালতে স্পষ্ট প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে এই আইনৰ স্থগিতাদেশ বিচাৰি অসম বিধানসভাৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াৰ উপৰিও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদ অসম ছাত্ৰ সংঘাই আবেদন দাখিল কৰিছিল। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ'ব। এই পৰ্যায়ত 17খন ৰাজ্য আৰু 4টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ 102খন লোকসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। তামিলনাডুৰ 39খন, ৰাজস্থানৰ 12খন, উত্তৰ প্ৰদেশৰ 8খন, মধ্যপ্ৰদেশৰ 6খন, উত্তৰাখণ্ড, অসম আৰু মহাৰাষ্ট্ৰৰ 5খনকৈ, মণিপুৰ, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ 2খনকৈ, ছত্তীশগড়, মিজোৰাম, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, জম্মু আৰু কাশ্মীৰ, লাক্ষাদ্বীপ আৰু পুডুচেৰীত এখনকৈ আসনৰ বাবে প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ কৰা হ'ব। চলিত মাহৰ 27 তাৰিখলৈকে মনোনয়ন পত্ৰসমূহ দাখিল কৰা হ'ব। অহা 9 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। দেশত সৰ্বমুঠ 7টা পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। 4 জুনত ভোটগ্ৰহণ কৰা হ'ব। নিৰ্বাচন আয়োগ দেশৰ এই সৰ্ববৃহৎ সাধাৰণ নিৰ্বাচন সুচাৰুৰূপে তথা নিৰাপদভাৱে অনুষ্ঠিত কৰাৰ বাবে বদ্ধপৰিকৰ। আয়োগে নিৰ্বাচনৰ সময়ছোৱাত দেখা দিব পৰা বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ বাবে যথাযথ পৰিকল্পনা গ্ৰহণ কৰিছে। ধনবল বাহুবলৰ লগতে ভুৱা তথ্য প্ৰচাৰ আৰু হিংসা তথা নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ দৰে ঘটনা এনে সময়ত ঘটিব পাৰে বুলি নিৰ্বাচন আয়োগে আশংকা প্ৰকাশ কৰিছে। স্পৰ্শকাতৰ অঞ্চলসমূহত হ'ব পৰা যিকোনো ধৰণৰ পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ব্যৱস্থা কৰা হৈছে। জিলাসমূহত সমন্বিত নিয়ন্ত্ৰণ কক্ষও স্থাপন কৰা হৈছে। স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত ৱেবকাষ্টিঙৰ ব্যৱস্থাও কৰা হৈছে। আসামৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। আজি লক্ষীমপুৰ লোকসভা সমষ্টিৰ শদিয়াৰ অমৰপুৰত শিক্ষামন্ত্ৰী ডঃ ৰমেশ চেগু আৰু সমষ্টিটোৰ বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই প্ৰচাৰ চলায়। শিৱসাগৰৰ ৰুদ্ৰসাগৰ পঞ্চায়তত আজি আয়োজিত বিজেপিৰ এখন সাংগঠনিক সভা লোকসভা যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ, মন্ত্ৰী যোগেন মোহন, সাংসদ পল্লৱভূষণ দাসকে ধৰি জিলা বিজেপিৰ বহুতো নেতাকৰ্মীয়ে অংশগ্ৰহণ কৰে। ইফালে বৰপেটা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দীপ পায়নে আজি নলবাৰীত এখন দলীয় কৰ্মী সভাত অংশগ্ৰহণ কৰে। গোৱালপাৰা জিলাৰ দৰ্জানত আজি গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে নিৰ্বাচনী কাৰ্যালয়তে মুকলি কৰে। তেওঁ লগতে দলীয় নেতাকৰ্মীৰ সৈতে মত বিনিময় কৰে। বাক্সা জিলাৰ থমনাত আসন্ন লোকসভা নিৰ্বাচন সম্পৰ্কত অবৰু সুৰক্ষা সমিতিৰ সম্পাদক জীন দাসে এখন সংবাদমেল সম্বোধন কৰে। নগাঁও জিলাৰ কলিয়াবৰত আজি মন্ত্ৰী পীযুষ হাজৰিকাই এখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। এই সভাত মন্ত্ৰী কেশৱ মহন্ত, কাজিৰঙা কলিয়াবৰ সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাচাকে ধৰি ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। আসন্ন লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা দণ্ডাধীশ সুমিত সত্তাৱানে এখন ৰাজহুৱা জাননীৰ জৰিয়তে জিলাখনৰ ভিতৰত সকলো অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ শস্ত্ৰ 7 দিনৰ ভিতৰত নিকটৱৰ্তী আৰক্ষী থানাত জমা দিবলৈ অনুজ্ঞাপত্ৰধাৰীসকলক নিৰ্দেশ দিছে। কৰিমগঞ্জৰ জিলা উপায়ুক্তয়ো জিলাখনৰ অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ শস্ত্ৰগৰাকীসকলক শীঘ্ৰে সংশ্লিষ্ট থানাত অস্ত্ৰ শস্ত্ৰবোৰ জমা দিবলৈ নিৰ্দেশ জাৰি কৰিছে। নিৰ্দিষ্ট উল্লেখ কৰা মতে নিৰ্বাচনৰ ফলাফলৰ ঘোষণাৰ পিছত এইবোৰ উভতাই দিব পাৰিব। এই আদেশ অমান্য কৰিলে অস্ত্ৰ আইন 559ৰ অধীনত আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ অনুজ্ঞাপত্ৰ বাতিল কৰিব পাৰিব। সমগ্ৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলা প্ৰশাসনে প্ৰস্তুতি অব্যাহত ৰাখিছে। বিভিন্ন জিলাত প্ৰিজাইডিং আৰু পুলিং বিষয়ৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। বাক্সা জিলাৰ বৰমান নিৰ্বাচনত নিয়োজিত হ'বলগীয়া বিষয়াসকলৰ প্ৰশিক্ষণ আজি আৰম্ভ হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।